এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলিৰে নিৰ্মাণ হবলগীয়া 4-লেনযুক্ত টুইন টিউব টানেলত 2টা লেনযুক্ত ৰেলপথ সংযোজনত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন দেশৰ প্ৰথম ৰাজ্য হিচাপে অসমৰ অষ্টম দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত বছৰৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত 100খন বিদ্যালয় নিৰ্মাণৰ বাবে 455 কোটি টকাত অনুমোদন গুৱাহাটী আৰু কলকাতাৰ মাজত নতুন বন্দে ভাৰত শ্লিপাৰ সেৱা প্ৰৱৰ্তনৰ সিদ্ধান্ত আৰু ইংৰাজী নৱবৰ্ষ 2026ৰ পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত উৎসাহ উদ্দীপনাৰ পৰিৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলিৰে নিৰ্মাণ হবলগীয়া 4-লেনযুক্ত টুইন টিউব টানেলটোত 2টা লেনযুক্ত ৰেলপথ সংযোজন কৰাত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। প্ৰতিবছৰৰ দৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যখনৰ বিশিষ্ট সাংবাদিকসকলৰ সৈতে নতুন দিনৰ আলাপ শীৰ্ষক সংবাদমেলত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া পৰামৰ্শ অনুযায়ী অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক মন্ত্ৰীসভাৰ সমিতিয়ে এই টানেলটোত ৰেলপথ সংযোগ কৰাৰ সিদ্ধান্ত লৈছে। 12,000 কোটি টকা ব্যয় সাপেক্ষ উত্তৰ পূৰ্বাঞ্চলৰ এই প্ৰথমটো নদী সুৰংগ নিৰ্মাণ হৈ উঠিলে নুমলীগড়ৰ পৰা গহপুৰৰ মাজৰ 240 কিলোমিটাৰ দৈৰ্ঘ্য কেৱল 35 কিলোমিটাৰ হবগৈ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এখন আন্দোলন আৰু সন্ত্ৰাসজৰ্জ ৰাজ্যৰ পৰা যোৱা 5টা বছৰত অসমৰ ছবি দেশৰ দ্ৰুত বিকশিত ৰাজ্যলৈ পৰিণত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 2020ৰ পৰা 2025 চনলৈ অসমৰ 45% বিকাশ হৈছে। তেওঁ কয় যে ৰাজ্যখনত জনমৰিয়াই 54% বৃদ্ধি পোৱাৰ লগতে বিগত সময়ছোৱাত ৰাজহো 53% হাৰত বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ পাছতে অসমে দেশৰ প্ৰথম ৰাজ্য হিচাপে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠন কৰিব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ নেতৃত্বত গঠন হবলগীয়া এই দৰমহা আয়োগ সম্পৰ্কত জানুৱাৰীৰ প্ৰথম সপ্তাহতে অধিসূচনা জাৰি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত সদৰি কৰে।
কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে। ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিছন গঠন কৰা নাই, কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8 আসাম পে কমিছন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছো। এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিছন কনষ্টিটিউট কৰা নাই।
সৌৰশক্তি উৎপাদনৰ ক্ষেত্ৰত অসমে উল্লেখনীয় অগ্ৰগতি লাভ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী 1.5 মাহৰ ভিতৰতে ৰাজ্যখনত অতিৰিক্ত 350 মেগাৱাট সৌৰশক্তি উৎপাদন কৰা হ'ব আৰু ইয়াক গ্ৰীডত সংযুক্ত কৰা হ'ব। শক্তি উৎপাদনৰ অভিনৱ কৌশল হিচাপে ৰাজ্যখনৰ 5খন ওখ স্থানত জলাধাৰ নিৰ্মাণ কৰা হ'ব। দিনৰ ভাগত সৌৰশক্তি চালিত পাম্পেৰে জলৰাশি উত্তোলন কৰি নিশাৰ ভাগত এই জলৰাশিৰে টাৰ্বাইনৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদনৰ এটা অভিনৱ আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে আজি সদৰি কৰে। নতুন বছৰটোত চৰকাৰে বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীসকললৈ প্ৰদান কৰিবলগীয়া সুবিধাসমূহৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ ভিতৰতে চৰকাৰী খণ্ডত অসমত প্ৰথমটো কৰ্কট ৰোগৰ প্ৰটন থেৰাপী মেচিন স্থাপন কৰা হ'ব। কোভিড কালত অসমৰ ৰাইজৰ দান বৰঙণিৰ পৰা সংগৃহীত 50 কোটি টকাৰ লগতে ৰাজহুৱাখনৰ কেইবাটাও প্ৰতিষ্ঠানৰ সামাজিক সাহায্য পুঁজিৰ পৰা লাভ কৰা 50 কোটি টকাসহ অসম চৰকাৰে আবণ্টন কৰা পুঁজিৰে মুঠ 500 কোটি টকা ব্যয় সাপেক্ষে এই অত্যাধুনিক চিকিৎসা প্ৰকল্প স্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে অহা 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ মহিলাসকললৈ 8,000 টকাকৈ আগবঢ়োৱা হ'ব বুলিও ঘোষণা কৰে। ডঃ শৰ্মাই লগতে কয় যে বছৰি 4 লাখ টকাতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ছাত্ৰৰ সুবিধাৰ্থে বাবু আঁচনিৰ জৰিয়তে স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰক 2,000 আৰু স্নাতক পৰ্যায়ৰ ছাত্ৰলৈ 1,000 টকাকৈ প্ৰদান কৰা হ'ব। ৰাজ্যৰ শিক্ষাখণ্ডত আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ভালেখিনি কম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উচ্চ মাধ্যমিকত আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ হাৰ পূৰ্বৰ 30% পৰা বৰ্তমান 17.5% হ্ৰাস পাইছে। ডঃ শৰ্মাই কয় যে ছুইজাৰলেণ্ডৰ ডাভোছত হবলগীয়া বিশ্ব অৰ্থনৈতিক মঞ্চত এইবাৰ দেশৰ উন্নত 2খন ৰাজ্য মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশৰ লগতে অসমক প্ৰথমবাৰৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। এয়া অসমৰ বাবে পৰম গৌৰৱৰ বিষয় বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে তেওঁ অংশগ্ৰহণ কৰিবলগীয়া এই শীৰ্ষ অৰ্থনৈতিক মঞ্চত অসমত বিনিয়োগৰ সম্ভাৱনা সবলভাৱে উত্থাপন কৰাৰ সুযোগ পাব বুলি মন্তব্য কৰে।
অসমক ইনভেষ্টমেণ্ট ডেষ্টিনেচন হিচাপে ৰূপান্তৰ কৰা, ভাৰতৰ কোনো ডাঙৰ উদ্যোগপতিয়ে অসমক ইনভেষ্টমেণ্ট ডেষ্টিনেচন হিচাপে তেওঁলোকে কেতিয়াও ভবা নাছিল, কিন্তু এই বছৰ ডেভছত ৱৰ্ল্ড ইকনমিক ফৰামৰ যিখন মিটিং হয়, য'ত নেকি ভাৰতে নিজৰ আটাইতকৈ ভাল ৰাজ্যকেইখনক প্ৰজেক্ট কৰে, এইবাৰ অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ লগত ভাৰত চৰকাৰে অসমক ইনক্লুড কৰিছে, যাতে ডেভছৰ ৱৰ্ল্ড ইকনমিক ফৰামত আমি অসমৰ বিষয়ে কথা ক'ব পাৰো আৰু তাতে বহুতো বিনিয়োগকাৰীৰ সৈতে আমাৰ আলাপ আলোচনা হ'ব আৰু যোনে নেকি আমাৰ অসমক লাহে লাহে এটা উদ্যোগীকৰণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰিব।
অসম চৰকাৰে নিউ গুৱাহাটী ভাৰতীয় খাদ্য নিগমৰ গুদামৰূপে ব্যৱহৃত ভূমি গুৱাহাটী ৰেল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে ব্যৱহাৰ কৰা সন্দৰ্ভত ৰেল বিভাগৰ সৈতে আলোচনা কৰিব। আজি কইনাধৰাৰ এক নম্বৰ অতিথিশালাত ৰাজ্যখনৰ জ্যেষ্ঠ সম্পাদকসকলৰ সৈতে হোৱা নতুন দিনৰ আলাপ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰে গুৱাহাটী ৰেল ষ্টেচনত বৰ্তমান মাত্ৰ 7খন প্লেটফৰ্ম থকা হেতুকে গুৱাহাটীৰ পৰা নতুন ৰেলগাড়ী প্ৰৱৰ্তনত বাধা হোৱাৰ প্ৰসংগ উত্থাপন কৰি সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী ৰেল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পল্টন বজাৰৰ ভূমি ৰেল বিভাগক আবণ্টন দিয়া হৈছে। তদুপৰি গুৱাহাটী ৰেল ষ্টেচনৰ পাৰ্শ্বৱৰ্তী কামাখ্যা, নাৰেংগী, চাংচাৰী আৰু জাগিৰোড ষ্টেচনৰ পৰা অতিৰিক্ত ৰেলগাড়ী চলাচলৰ জৰিয়তে গুৱাহাটী ষ্টেচনৰ প্লেটফৰ্মৰ অসুবিধা আঁতৰ কৰাৰ চেষ্টা কৰা হৈছে। আমাৰ সংবাদদাতাৰ আন এটা প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই কয় যে গুৱাহাটীৰ ওচৰত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেল তথা পথ দলং নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত ভূমি অধিগ্ৰহণৰ কোনো ধৰণৰ সমস্যা হোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে অস্বীকাৰ কৰে। ৰাজ্য চৰকাৰে সত্ৰৰ উদাসীন ভকতসকলক মাহিলী 1,500 টকাকৈ আৰ্থিক অনুদান আগবঢ়াবলৈ লোৱা সিদ্ধান্তক বৰপেটা সত্ৰৰ ভকতসকলে আদৰণি জনাইছে। ৰাইজৰ দান বৰঙণিৰে চলি থকা এই ভকতসকলে তেওঁলোকৰ পৰিয়াল ত্যাগ কৰি মহাপুৰুষীয়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰত নিজকে উৎসৰ্গা কৰি আহিছে। ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথম দিনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ভকতসকলক মাহিলী অনুদান প্ৰদানৰ ঘোষণাত আনন্দ প্ৰকাশ কৰি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে কয় যে ৰাজ্যত প্ৰায় 636 গৰাকী উদাসীন ভকত আছে আৰু ইয়াৰে বৰপেটা সত্ৰত 7 গৰাকী এনে ভকত আছে। চৰকাৰৰ সিদ্ধান্তই ভকতসকলক যথেষ্ট সকাহ দিব বুলি বুঢ়া সত্ৰীয়াগৰাকী প্ৰকাশ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
মন্ত্ৰীসভাই বছৰৰ প্ৰথমখন বৈঠকত আজি সমগ্ৰ অসমৰ 100খন বিদ্যালয় নিৰ্মাণৰ বাবে 455 কোটি টকাত অনুমোদন দিয়ে। মন্ত্ৰীসভাই লগতে MMCH আৰু কালাপাহাৰ চৌহদক কেন্দ্ৰ কৰি 800খন বিচনাযুক্ত সাধাৰণ চিকিৎসালয়ৰ সৈতে এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে 1,201,16,00,000 টকাৰ সংশোধিত প্ৰশাসনিক প্ৰস্তাৱত অনুমোদন জনায়। ভাৰতীয় ৰেলৰ নৱতম সংযোজন বন্দে ভাৰত শ্লিপাৰ ৰেল সেৱা অসমতো প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে। গুৱাহাটী আৰু কলকাতাৰ মাজত এই নতুন বন্দে ভাৰত শ্লিপাৰ সেৱা প্ৰৱৰ্তন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি খন্তেক সময় আগতে তেওঁৰ ফেচবুক পেজযোগে এই কথা সদৰি কৰে। উল্লেখযোগ্য যে 2023 চনত প্ৰৱৰ্তন কৰা বন্দে ভাৰত ৰেল সেৱা এতিয়ালৈকে দিনৰ ভাগতে চলাচল কৰিছিল। ৰেল মন্ত্ৰালয়ে ইতিমধ্যে নিশাৰ ভাগত চলাচল কৰিব পৰা বন্দে ভাৰত শ্লিপাৰ সেৱাৰ স্পীড ট্ৰায়েল সম্পন্ন কৰিছে আৰু এই ট্ৰায়েলত ৰেলগাড়ীখনে ঘণ্টাত সৰ্বোচ্চ 180 কিলোমিটাৰৰ গতিবেগ অতিক্ৰম কৰিছে। গুৱাহাটী আৰু কলকাতাৰ মাজত প্ৰস্তাৱিত এই বন্দে ভাৰত শ্লিপাৰ সেৱাৰ সময়সূচী এতিয়ালৈকে ঘোষণা হোৱা নাই যদিও মহানগৰ দুখনৰ মাজৰ প্ৰায় 1,000 কিলোমিটাৰ দূৰত্বৰ ৰেলগাড়ীখনে প্ৰায় 8-9 ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি আশা কৰা হৈছে। শিলচৰ আৰু আগৰতলাৰ মাজত চলাচল কৰা 1,564 আৰু 1,563 নম্বৰৰ এক্সপ্ৰেছ ৰেলগাড়ীখনৰ ডবাসমূহ আজিৰে পৰা অত্যাধুনিক LHB-লৈ সলনি কৰা হৈছে। আজি পুৱা শিলচৰ ৰেল ষ্টেচনত আয়োজিত এটা অনুষ্ঠানত সাংসদ কনাট পুৰকাষ্ট, পৰিমল শুক্লবৈদ্য আৰু বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে LHB ৰেকৰ ৰেলগাড়ীখনৰ যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে। অনুষ্ঠানত সাংসদ কনাট পুৰকাষ্টই কয় যে শিলচৰ আৰু ৰঙিয়াৰ মাজত চলাচল কৰা দৈনিক এক্সপ্ৰেছ ৰেলগাড়ীখনো অহা মাহত LHB ৰেকলৈ সলনি কৰা হ'ব। হোজাই জিলা প্ৰশাসনে কাইলৈ দবকাৰ যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6,000 বিঘা ভূমিত উচ্ছেদ চলাব। ইয়াৰ বাবে বন বিভাগ আৰু জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বন বিভাগে ইতিমধ্যে বনাঞ্চলখনত জৰীপ চলাই 2,000 বিঘা ভূমি অবৈধ দখলকাৰী কবলত থকাৰ তথ্য লাভ কৰিছে আৰু 1,200ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত সবিশেষ জনাইছে আমাৰ হোজাই জিলাৰ সংবাদদাতা মিণ্টু তামুলী ফুকনে।
ইংৰাজী নৱবৰ্ষৰ 2026ৰ দ্বিতীয়টো দিনতেই অৰ্থাৎ শুকুৰবাৰে দবকাৰ যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলত বেদখল উচ্ছেদ কৰিবলৈ প্ৰস্তুতি তুংগত তুলিছে বন বিভাগ তথা হোজাই জিলা প্ৰশাসনে। ইতিমধ্যে বন বিভাগে বনাঞ্চলখন জরিপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলত থকাৰ তথ্য উদ্ধাৰ কৰি 1200ৰো অধিক বেদখলকাৰীলৈ জাননী জাৰি কৰিছে। তদুপৰি যোৱা দুদিন ধৰি মাইকযোগে অহা 2 জানুৱাৰীত উচ্ছেদ অভিযান চলিব বুলি ঘোষণা কৰিছে। এই বেদখলকাৰীসকলে বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি তাত ঘৰ সাজি গাঁও পাতি বাস কৰাৰ তথ্য পোহৰলৈ আহিছে। আনহাতে বন বিভাগৰ উচ্ছেদৰ জাননীত উল্লেখ কৰা অনুসৰি বনাঞ্চলৰ ভূমি বেদখল কৰাটো অসমৰ বন আইন 1891ৰ 24 আৰু 25 ধাৰা অনুসৰি দণ্ডনীয় অপৰাধ। তদুপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিজাববীয়া গোচৰত দিয়া ৰায়দানতো সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰা বেদখল উচ্ছেদ কৰিবলৈ স্পষ্ট নিৰ্দেশ দিয়া আছে।
উচ্ছেদ অভিযানৰ জৰিয়তে অঞ্চলটোত 30-40 বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা 1170টা পৰিয়ালৰ ভিতৰত 1018টাক উচ্ছেদ কৰা হ'ব। বাকী 152টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। ইপিনে উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে স্থানীয় বিধায়কসহ একাংশই ভূমিহীনসকলক পুনৰ সংস্থাপনৰ দাবী জনাই জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত আজি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ সমাগম দেখা যায়। নতুন বছৰৰ প্ৰথম দিনটো গ্ৰন্থৰ সান্নিধ্যৰে আদৰিবলৈ পুথিপ্ৰেমী, বিদ্বৎ সমাজ, শিক্ষাৰ্থী আৰু লেখক সাহিত্যিকৰ বিশাল সমাৱেশে গ্ৰন্থস্থলীত উৎসৱৰ লহৰ সৃষ্টি কৰে। আজি বিয়লি 2:30 বজাত গ্ৰন্থমেলাথলীত গল্পকথা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠান বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই উদ্বোধন কৰে। তেওঁ কয় যে গল্প লেখাটো সহজ নহয়, ই এক প্ৰকাৰৰ বৰ্ণাত্মক কলা। গল্প বুলিলেই কাহিনী এটা থাকে যদিও কাহিনী নথকা গল্পক লৈও বিভিন্ন সম্পৰীক্ষা হৈছে বুলি তেওঁ মন্তব্য কৰে। বিশিষ্ট গল্পকাৰ কবি অতনু ভট্টাচাৰ্য পৰিচালনা কৰা অনুষ্ঠানটিত গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়া, প্ৰশান্ত কুমাৰ দাস, শিৱানন্দ কাকতি, বিতপন বৰবৰা, অপু ভৰদ্বাজ, মনস্বিনী ৰুণুমী মহন্ত প্ৰমুখ্যে ভালেসংখ্যক লেখক লেখিকাই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে 24 ডিচেম্বৰৰ পৰা অনুষ্ঠিত গ্ৰন্থমেলাত আজি পৰ্যন্ত 4,70,00,000 টকাৰ গ্ৰন্থ বিক্ৰী হৈছে। আকাশবাণী গুৱাহাটীৰ শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত গ্ৰন্থবৰ্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পৰ্কত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত বিশিষ্ট প্ৰকাশক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা আৰু লেখক অনুবাদক মনস্বিনী ৰুণুমী মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু আগ ধৰিব অৰুণিমা গোস্বামীয়ে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি নিশা 9:15 মৰিগাঁও জিলাৰ স্বাস্থ্যখণ্ডত ৰূপায়িত আঁচনি সন্দৰ্ভত জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ অৰুণ কুমাৰ নাথৰ সৈতে হোৱা সাক্ষাৎকাৰটি পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ মৰিগাঁও জিলাৰ সংবাদদাতা ডালিম ফুকনে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
ইংৰাজী নৱবৰ্ষ 2026ৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত উৎসাহ উদ্দীপনা বিৰাজ কৰিছে। নতুন বছৰটোত নিজৰ লগতে পৰিয়ালৰ কুশল কামনা কৰি নেদেখাজনৰ আশীষ ল'বলৈ আজি পুৱাতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম হয়। গুৱাহাটী মহানগৰীৰ শক্তিবিদ কামাখ্যাধাম, উত্তৰ গুৱাহাটীৰ দৌৰ গোবিন্দ দেৱালয়, লতাশিল আৰু গণেশগুৰি গণেশ মন্দিৰৰ উপৰি অন্যান্য মঠ মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত বহু লোক সমবেত হয়। হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰ, বকুৰ পাৰ্বতী মন্দিৰকে ধৰি বিভিন্ন ধৰ্মীয় স্থানসমূহত পুৱাৰে পৰা অগণন লোকৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাতো আজি বহু লোকে ভিৰ কৰা দেখা যায়। নৱবৰ্ষৰ প্ৰথম দিনটোত চিৰিয়াখানালৈ 6,024 গৰাকী দৰ্শনাৰ্থীৰ আগমন ঘটে বুলি চিৰিয়াখানা কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। কৰ্তৃপক্ষৰ নীতি অনুসৰি শুকুৰবাৰে চিৰিয়াখানা বন্ধ ৰখা হয় যদিও কাইলৈ নতুন বছৰ উপলক্ষে চিৰিয়াখানা মুকলি থাকিব। ইপিনে আত্মীয় বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে দিনটো আনন্দৰে অতিবাহিত কৰিবলৈ আজি বহু লোক বনভোজস্থলী আৰু নৈসৰ্গিক সৌন্দৰ্যৰে পৰিপূৰ্ণ স্থানসমূহত উপস্থিত হয়। নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলিৰে নিৰ্মাণ হ'বলগীয়া 4-লেনযুক্ত টুইন টিউব টানেলত 2টা লেনযুক্ত ৰেলপথ সংযোজনত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন, দেশৰ প্ৰথম ৰাজ্য হিচাপে অসমৰ 8ম দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত, বছৰৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত 100খন বিদ্যালয় নিৰ্মাণৰ বাবে 455 কোটি টকাত অনুমোদন, গুৱাহাটী আৰু কলকাতাৰ মাজত নতুন বন্দে ভাৰত শ্লিপাৰ সেৱা প্ৰৱৰ্তনৰ সিদ্ধান্ত আৰু ইংৰাজী নৱবৰ্ষ 2026ৰ পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত উৎসাহ উদ্দীপনাৰ পৰিৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।